আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে। আদৰ্শ বিদ্যালয় স্থাপন অসমৰ শৈক্ষিক জগতত ব্যতিক্ৰমী সংযোজন বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাঙৰ আজি শিৱসাগৰ ভ্ৰমণ। ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত চতুৰ্থবাৰৰ বাবে স্পেইনৰ খিতাপ দখল। কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আৰ্জেণ্টিনা কলম্বিয়াৰ মুখামুখি আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱেৰ বিৰুদ্ধে জয়লাভেৰে ভাৰতৰ শৃংখলা দখল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে স্থাপন কৰা ইংৰাজী মাধ্যমৰ আৰু চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে 96% স্পৰ্শ কৰিছে বুলি প্ৰকাশ কৰিছে। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় সংগঠনৰ উদ্যোগত আয়োজিত আদৰ্শ বিদ্যালয়সমূহৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি শ্ৰীশৰ্মাই এইদৰে কয়। আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা ৰাজ্যৰ শৈক্ষিক জগতত ব্যতিক্ৰমী সংযোজন বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আনহাতে এই বিদ্যালয়সমূহৰ ফলাফলে ৰাজ্য চৰকাৰৰ আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্তৰ যথাৰ্থতা প্ৰতিপন্ন কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিষ্ঠা আৰু দায়বদ্ধতাৰ শলাগ লয়। বৰ্তমান এনে বিদ্যালয়ৰ সংখ্যা 56 হৈছেগৈ বুলিও তেওঁ প্ৰকাশ কৰে। আনহাতে ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ৰ সমান্তৰালকৈ চৰকাৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয় উত্তৰণৰ বাবে সম্পূৰ্ণ সচেতন আৰু সজাগ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। যোৱা বছৰ 13খন আদৰ্শ বিদ্যালয়ৰ বাবে 700 কোটি টকাকৈ ধাৰ্য কৰাৰ সমান্তৰালকৈ অসমৰ মাধ্যমৰ 500খন বিদ্যালয়লৈ 7-8 কোটিকৈ টকা ধাৰ্য কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আদৰ্শ বিদ্যালয় সংগঠনক এই বিদ্যালয়সমূহত ক্ৰীড়া আৰু সংস্কৃতি চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ লগতে শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা আৰু দেশৰ উৎকৃষ্ট শিক্ষানুষ্ঠানসমূহলৈ শৈক্ষিক ভ্ৰমণত লৈ যোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়ে। ৰাজ্য চৰকাৰৰ একে প্ৰযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি দিছপুৰৰ লোকসভা ভৱনত শিক্ষা বিভাগৰ অধীনত 41গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই 41গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত 22গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত 12গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত 7গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডঃ ৰমেশ প্ৰভুও উপস্থিত থাকিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 14 মাৰ্চ পৰ্যন্ত ৰাজ্য চৰকাৰে 97,454 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুদানৰ সংখ্যা 10 কোটি অতিক্ৰম কৰিছে। যোৱা 3টা বছৰত প্ৰধানমন্ত্ৰীৰ অনুদানৰ সংখ্যা প্ৰায় 3 কোটি বৃদ্ধি পাইছে। ইয়াৰ ফলত শ্ৰীমোদী এক্সত বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা নেতা হিচাপে পৰিগণিত হৈছে। অনুদানৰ সংখ্যাৰ দিশৰ পৰা প্ৰধানমন্ত্ৰী মোদী 3,41,00,000 অনুদানী থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনকে ধৰি বিশ্বৰ আন নেতাসকলতকৈ বহু আগত আছে। অনুদানৰ সংখ্যা 10 কোটি পাৰ হোৱাৰ পাছত শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত এই মাধ্যমত থাকি নিজে সুখী বুলি প্ৰকাশ কৰাৰ লগতে ইয়াৰ আলোচনা বিতৰ্ক জনসাধাৰণৰ আশীৰ্বাদ তথা গঠনমূলক সমালোচনাকে ধৰি বিভিন্ন দিশবোৰত তেওঁ উপভোগ কৰিছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাঙে আজি দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্ৰমণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে তেওঁ পুৱাৰ ভাগত ইতিহাস প্ৰসিদ্ধ শিৱদৌল পৰিদৰ্শন কৰে। ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে জিলাখন ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান ল'ব বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কেইবাখনো জনজাতিৰ গাঁও ভ্ৰমণ কৰি বান পৰিস্থিতিৰ পৰ্যালোচনা কৰিব। আজি দিনৰ ভাগত তেওঁ জনজীৱন আঁচনিৰ খতিয়ান লোৱাৰ লগতে মিটাৰ পুখুৰীত নৱনিৰ্মিত আহোম পথৰ বিশুদ্ধ খোৱাপানী আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মন্ত্ৰীগৰাকীয়ে কেইবাখনো চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে বিয়লিৰ ভাগলৈ জিলা আয়ুক্ত কাৰ্যালয়ত হ'বলগীয়া এখন গুৰুত্বপূৰ্ণ সভাতো অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালত শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডঃ ৰমেশ প্ৰভুকে ধৰি ৰমেশ প্ৰভুৱেও তেওঁক সংগ দিছে। যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ বড়োক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ সভাপতি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সামাজিক মাধ্যমযোগে জনোৱা অনুসৰি কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে শ্ৰীবাবুক কংগ্ৰেছ সংসদীয় দলৰ উপ সভাপতি কে সুৰেশক মুখ্য হৈ মণিকান্ত ঠাকুৰ আৰু মহম্মদ জাৱেদক হৈক হিচাপে নিযুক্তি দিছে। এই সন্দৰ্ভত শ্ৰীমতী গান্ধীয়ে লোকসভাৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ সদস্যজনে কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এয়া আনন্দৰ কথা। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গৌৰৱ গগৈয়ে লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
अब सदा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू। आप भारत के अपने कानून। अब
ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়ৈ পানী সমস্যাত শুকাবলৈ লৈছে যদিও এতিয়া ৰাজ্যৰ উত্তৰাখণ্ড জিলাত প্ৰায় 5,97,000তকৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ বুঢ়ীদলং আৰু দেচাংগৰ জলস্তৰ এতিয়া বিপদসীমাৰ ওপৰত আছে। শেহতীয়া খবৰ অনুসৰি ৰাজ্যত বানৰ ফলত 93 জন লোকৰ মৃত্যু হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও 52টা ৰাজহ চক্ৰৰ 1,342 গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত 25,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 172টা আশ্ৰয় শিবিৰত 30,000তকৈ অধিক লোকে আশ্ৰয় লৈ আছে। NDRF, SDRF, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত কালি অসম চৰকাৰৰ কাৰ্যবাহীসকলে বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি জনায়। উল্লেখযোগ্য যে ইউনেস্কোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ'ব। অহা 21 জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্ৰদূত বিশ্বনাথ শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। উল্লেখযোগ্য যে এই বৈঠকত চৰাইদেউৰ মৈদাম ক্ষেত্ৰসমূহ বিশ্ব ঐতিহ্য তালিকাত স্থান লাভৰ বাবে ভাৰতৰ পৰা মনোনয়ন কৰা হৈছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচীৰ সম্পূৰ্ণতা অভিযান অসমতে অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ মূলত প্ৰথম 3 মাহতে পঞ্জীভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। 3 মাহৰ সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰামসভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা অৰ্থাৎ NTI ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে স্নাতক পৰ্যায়ত নামভৰ্তিৰ অনুমোদিত প্ৰৱেশ পৰীক্ষা CET ইউজাৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। এই পৰীক্ষা অহা 1 জুলাইত অনুষ্ঠিত হ'ব। পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সকলো ভুক্তভোগী পৰীক্ষাৰ্থীলৈ ইমেইলযোগে এই খবৰ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ শীঘ্ৰে প্ৰদান কৰা হ'ব। অসমবাসী এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাত কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ভাৰতীয় ষ্টেট বেংকৰ বৰদাই শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধক ভূলনীৰ ওচৰত আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ক্ৰেডিট পৰিচালনাৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক ভৱনী দত্তৰ বৰদাই শাখাত থকা বেংক একাউণ্টৰ পৰা 24,00,000 গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পৰ্কে অৱগত হৈ শ্ৰীদত্তৰ এজাহাৰৰ ভিত্তিত বিস্ফোৰণত এটা গোচৰ প্ৰয়োজন কৰা হয়। এই গোচৰৰ তদন্ত বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধক বুলনী হুছেইনে ইণ্টাৰনেট বেংকিঙৰ সহায়ত ধন জালিয়াতি কৰাৰ তথ্য পোহৰলৈ আহে। অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকজনৰ বেংক একাউণ্টৰ সৈতে ফোন নম্বৰ সংযোগ কৰি আৰু ইউজাৰ আইডিৰ লগতে পাছৱৰ্ড সৃষ্টি কৰি বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰবন্ধকগৰাকীয়ে জালিয়াতি কৰিছিল। অভিযুক্ত হুছেইনে একেদৰে আন বহু লোকৰ ধন আত্মসাত কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বাৰ্লিনত অনুষ্ঠিত ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত স্পেইনে ইংলেণ্ডক 2-1 ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ অৰ্জন কৰিছে। নিকো উইলিয়ামছে স্পেইনৰ হৈ প্ৰথমটো গ'ল দিয়ে। ইপিনে ইংলেণ্ডৰ পল পামাৰে খেলৰ 73 মিনিটত এটা গ'ল দিয়ে। ইয়াৰ পাছতে স্পেইনৰ নিকেল পালাৰ খেলৰ 84 মিনিটত দলৰ হৈ বিজয় সূচক গ'লটো দিয়ে। উল্লেখযোগ্য যে 2010 চনৰ ইউৰোকাপৰ ফাইনেলত ইটালীৰ হাতত পৰাজিত হোৱা ইংলেণ্ড দ্বিতীয়বাৰৰ হৈ ফাইনেলত পৰাজয়ৰ সন্মুখীন হয়। ইপিনে মায়ামিত অনুষ্ঠিত কোপা আমেরিকা ফুটবল প্রতিযোগিতার ফাইনেলের বাবে আর্জেন্টিনা কলম্বিয়ার সন্মুখীন হয়েছে। বাকী যুবতীয় পেয়েছে নির্ধারিত 90 মিনিটত এটা দলেও গোল দিবলৈ সমর্থ হোৱা নাই। জিম্বাবুৱে হাৰাৰী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে কালি জিম্বাবুৱেক 42 ৰানত পৰাস্ত কৰে। খেলখনত টছত জিকি জিম্বাবুৱে প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 167 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে 45টা বলত সৰ্বাধিক 58 ৰান সংগ্ৰহ কৰে। ৰিয়ান পৰাগে 24টা বলত 22 ৰান আৰু শুভম দুবে 12টা বলত 26 ৰান সংগ্ৰহ কৰে। জিম্বাবুৱে হৈ মুজাৰদানে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত 168 ৰানৰ বিজয় লক্ষ্য আগত ৰাখি বেট ধৰা জিম্বাবুৱে 18 অভাৰত 3টা বলত 8টা উইকেট হেৰুৱাই 125 ৰানত পৰিবলৈ সমৰ্থ হয়। ভাৰতৰ মুকেশ কুমাৰে 22 ৰানৰ বিনিময়ত 4টা উইকেট লাভ কৰে আৰু এতিয়া শিৱম দুবে 25 ৰানৰ বিনিময়ত 2টা উইকেট দখল কৰে। উল্লেখযোগ্য যে পাঁচখনীয়া শৃংখলাটোত ভাৰতে 4খন খেলত জয়লাভ কৰি শৃংখলা হস্তগত কৰিছে। উইম্বলডন টেনিছ প্ৰতিযোগিতাত স্পেইনৰ কাৰ্লোছ আলকাৰাজে ছাৰ্বিয়াৰ জকোভিচক 6-2, 6-2, 7-6 ছেটত পৰাস্ত কৰি পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে। উইম্বলডনৰ ফাইনেলত আলকাৰাজ দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে জকোভিচে এই প্ৰতিযোগিতাত 7 বাৰকৈ বিজয়ীৰ খিতাপ দখল কৰিছিল। ইপিনে নিউজিলেণ্ডৰ ফাইনেলত পোলেণ্ডৰ জন বেলেন্সকি আৰু টাইৱানৰ হাছিছ ছাৰ্বিয়াৰ জুটিটোৱে মেক্সিকোৰ ছেণ্টিয়াগো গঞ্জালেছ আৰু বেলেনা আলমছৰ জুটিটোত 6-4, 6-6 ছেটত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। ইতিহাসত আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন দিশা শৰ্মাৰ পৰা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প গুলীবিদ্ধ হোৱাৰ বাতৰিটো অসমৰ পৰা প্ৰকাশিত প্ৰত্যেকখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমৰ খবৰ কাকতে সভা চলি থাকোতে গুলীয়াই ট্ৰাম্পক ৰক্তাক্ত মুখমণ্ডল শিৰোনামেৰে প্ৰকাশ কৰাৰ লগতে আমাৰ অসম কাকতে কালি কাম মাৰি সাৰিল ট্ৰাম্প নিৰ্বাচনী প্ৰচাৰৰ সময়তে গুলীবিদ্ধ শিৰোনামেৰে প্ৰকাশ কৰিছে। ছয়মাহৰ ভিতৰত হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু দিল্লী বিধানসভাত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে চাৰি ৰাজ্যত শাসক বিৰোধীৰ হ'ব তুমুল যুঁজ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ কাৰ্যকালৰ অন্ত 1 ডিচেম্বৰৰ পৰা ৰাজ্যিক সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব এই ঘোষণা মুখ্যমন্ত্ৰীৰ। এই বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক 3-4 দিনলৈ ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা নাই, ফলত অহা কেইদিনত গ্ৰীষ্মপ্ৰবাহে দহিব মহানগৰীৰ লগতে ৰাজ্যবাসীক। এই বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মুম্বাইত INS টাৱাৰ মুকলি কৰিলে নৰেন্দ্ৰ মোদীয়ে। এই বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোৱা 24 ঘণ্টাত কৰিমগঞ্জ জিলাত এটি শিশুকে ধৰি 2 জন লোকে বানত প্ৰাণ হেৰুৱাইছে। এই বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সাংসদ গৌৰৱ গগৈক পুনৰ কংগ্ৰেছ সংসদীয় দলৰ উপদলপতি হিচাপে নিযুক্তি দিয়া হৈছে। এই বাতৰিটোক ডি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 40 সংখ্যক নতুন দিল্লীৰ অধিৱেশনত চৰাইদেউ মৈদামে ইউনেস্কৰ টেগ লাভ কৰাৰ সম্ভাৱনা আছে। এই বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইয়াৰ আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
আয়োজনৰ আন্তঃৰাষ্ট্ৰীয় ফেডাৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। দবা খেলুৱৈ অৰুণক মঞ্চৰ উদ্যোগত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্ৰুপদে 9 ৰাউণ্ডৰ পৰা 8.5 পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ' আৰু তামিলনাডুৰ অনুপ শংকৰ আৰে 7.5 পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। আদৰ্শ বিদ্যালয় স্থাপন অসমৰ শৈক্ষিক জগতত ব্যতিক্ৰমী সংযোজন বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। 3 দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ আজি শিৱসাগৰ ভ্ৰমণ। ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত চতুৰ্থবাৰৰ বাবে স্পেইনৰ খিতাপ দখল। কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আৰ্জেণ্টিনা কলম্বিয়াৰ মুখামুখি আৰু ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবুৱেৰ বিৰুদ্ধে জয়লাভেৰে ভাৰতৰ শৃংখলা দখল। নমস্কাৰ।